قاتلوا الذين لا يؤمنون بالله ولا باليوم الآخر ولا يحرمون ما حرم الله ورسوله ولا يدينون دين الحق ولا يدينون دين الحق من الذين أوتوا الكتاب حتى يعطوا الجزية عن يد وهم صاغرون
যিহকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ইমান পোষণ নকৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে আৰু সত্য দিনক অনুসৰণ নকৰে সিহঁতে নত হৈ নিজ হাতে জিজিয়া কৰ নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা